পাকিস্তান ভাগ লৈ দৰং ওদালগুৰিৰ বিজেপি সাংসদ দিলীপ শইকীয়াই লোকসভাত কয় যে হিন্দু আদৰ্শ আৰু সনাতন সংস্কৃতিৰ বাবে দেশ ধৰ্মনিৰপেক্ষ হৈ আছে। ৰাহুল গান্ধীয়ে এটা বিশেষ সম্প্ৰদায়ক সমালোচনা কৰাৰ বাবে ক্ষমা খোজা উচিত বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা বলবৎ কৰি গণতন্ত্ৰ আৰু সংবিধানক ধবংস কৰাৰ চেষ্টা চলাইছিল আৰু ৰাহুল গান্ধীয়ে তাৰ বাবেও ক্ষমা খোজা উচিত। তেওঁ লগতে কয় যে কংগ্ৰেছে দেশৰ প্ৰগতি নিবিচাৰে। কংগ্ৰেছে বিগত তিনিটা লোকসভা নিৰ্বাচনত বিজেপিয়ে এইবাৰৰ সাধাৰণ নিৰ্বাচনত লাভ কৰাৰ সমানো আসন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যসভাতো ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাত অংশগ্ৰহণ কৰি অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসমৰ ছটা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়টো উত্থাপন কৰে। তেওঁ লগতে বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আহান জনায়। ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ 20খন জিলাৰ 6,40,000তকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৱা 24 ঘণ্টাত বানত পৰি ধেমাজি আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 36লৈ বৃদ্ধি পালে। আনহাতে গোলাঘাট জিলাৰ এজন লোক সন্ধানহীন হৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বান পৰিস্থিতিৰ বুজ লবলৈ আজি গোলাঘাটত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাটৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে নিৰন্তৰ কাম কৰি আছে বুলি উল্লেখ কৰে। ইপিনে কলিয়াবৰৰ হাতীমুৰা বান্ধ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি পেলোৱা তথা জিলাখনত হৈ থকা বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি কলিয়াবৰত এখন জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী কেশৱ মহন্তৰ লগতে জিলাখনৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, মহকুমাধিপতি আৰু অতিৰিক্ত আয়ুক্তসকল উপস্থিত থাকে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাইলৈ বান পৰিস্থিতিৰ বুজ লবলৈ উজনি অসম ভ্ৰমণ কৰিব। শুভমান গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্ৰিকেট দলটোৱে অহা 6-14 জুলাইলৈ জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ বাবে জিম্বাবৱেলৈ ৰাওনা হৈছে। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত অনুষ্ঠিত হ'ব। সদ্যসমাপ্ত T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোৱা তথা জিম্বাবৱেৰ শৃংখলাৰ বাবে পূৰ্বঘোষিত 15জনীয়া ভাৰতীয় দলৰ 3গৰাকী সদস্য ৱেষ্ট ইণ্ডিজৰ বাৰ্বাডোছত ঘূৰ্ণী বতাহৰ বাবে আবদ্ধ হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে প্ৰথম 2খন খেলৰ বাবে সঞ্জু ছেমছন, শিৱম দুবে আৰু যশস্বী জয়ছৱালৰ ঠাইত 3গৰাকী বিকল্প খেলুৱৈ সাই সুদৰ্শন, জিতেশ শৰ্মা আৰু হৰ্ষিত ৰাণাক দলত অন্তৰ্ভুক্ত কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় দলটোত ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, ৱাশিংটন সুন্দৰ, ৰবি বিষ্ণইৰ দৰে যুৱ খেলুৱৈসকলে স্থান লাভ কৰিছে। দলটোৰ সৈতে VVS লক্ষ্মণে প্ৰশিক্ষকৰূপে যাত্ৰা কৰিছে। আনহাতে ঘৰুৱা দল জিম্বাবৱেও শৃংখলাটোৰ বাবে 17জনীয়া দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। জ্যেষ্ঠ খেলুৱৈ তথা বেটছমেন ছিকন্দৰ ৰাজাক যুৱ দলটোৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপতো উপলব্ধ। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত আকাশ আলী আহমেদ, ৰাজীৱ